বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি মাদক দ্ৰব্য বিৰোধী টাস্ক ফৰ্চৰ ৰাজ্যিক আৰু কেন্দ্ৰশাসিত অঞ্চলৰ মুৰববীসকলৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। বিহাৰ, পশ্চিমবংগ আৰু অসমক অনুপ্ৰৱেশকাৰী কবলৰ পৰা ৰক্ষা কৰিবলৈ এন ডি এৰ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় আইনী পৰিমাপ বিজ্ঞান সংস্থাৰ আৰ্হি অনুমোদন প্ৰদান কৰা ভাৰত বিশ্বৰ ত্ৰয়োদশ দেশ হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰই আজিৰে পৰা মন কী বাত শীৰ্ষক এখন কলা প্ৰদৰ্শনীৰ আয়োজন কৰিছে। আৰু যোৱা নিশা ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত শ্ৰীলংকাই হংকঙক 4 উইকেটত পৰাস্ত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি মাদক দ্ৰব্য বিৰোধী টাস্ক ফৰ্চৰ ৰাজ্যিক আৰু কেন্দ্ৰশাসিত অঞ্চলৰ মুৰববীসকলৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এই সন্মিলনে ড্ৰাগছমুক্ত ভাৰতৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দায়বদ্ধতাক শক্তিশালী কৰাৰ লগতে এই লক্ষ্যত উপনীত হবলৈ ৰোডমেপ প্ৰস্তুত কৰাৰ কৌশলগত মঞ্চ হিচাপে কাম কৰিব। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে, মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ দ্বাৰা আয়োজিত এই সন্মিলনৰ বিষয়বস্তু হৈছে ইউনাইটেড ৰিজল্ভ, শ্বেয়াৰ্ড ৰেছপনচিবিলিটি। ড্ৰাগছৰ বিৰুদ্ধে মোদী চৰকাৰে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এই দুদিনীয়া সন্মিলনত দেশত ড্ৰাগছৰ বিপদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো অংশীদাৰে কৰা সামূহিক প্ৰচেষ্টাৰ বিস্তৃত পৰ্যালোচনা আৰু বিশ্লেষণ অনুষ্ঠিত হ'ব আৰু ভৱিষ্যতৰ ৰোডমেপ সম্পৰ্কে আলোচনা কৰা হ'ব। সন্মিলনৰ সময়ত নিচামুক্ত ভাৰত 2047, তদন্ত আৰু পৰীক্ষাত ফলপ্ৰসূতা বৃদ্ধিকে ধৰি 8টা কাৰিকৰী অধিৱেশন অনুষ্ঠিত হ'ব। এই সন্মিলনত 37খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ মাদক দ্ৰব্য বিৰোধী টাস্ক ফৰ্চৰ মুৰববীসকলৰ উপৰিও অন্যান্য চৰকাৰী বিভাগৰ অংশীদাৰসকলেও অংশগ্ৰহণ কৰিব। এই উপলক্ষে গৃহমন্ত্ৰীয়ে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ বাৰ্ষিক প্ৰতিবেদন 2024 প্ৰকাশ কৰাৰ লগতে অনলাইন ড্ৰাগছ নিষ্কাশন অভিযান আৰম্ভ কৰিব। উল্লেখযোগ্য যে 2023 চনৰ এপ্ৰিল মাহত মাদক দ্ৰব্য বিৰোধী টাস্ক ফৰ্চৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল। বিহাৰ, পশ্চিমবংগ আৰু অসমক অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ এন ডি এৰ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। বিহাৰৰ পূৰ্ণিয়াত অনুষ্ঠিত এখন জনসভাত ভাষণ দি শ্ৰীমোদীয়ে কালি এইদৰে কয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে কালি বিহাৰৰ পূৰ্ণিয়া জিলাৰ পৰা 40,000 কোটি টকাৰো অধিক ব্যয়েৰে ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পূৰ্ণিয়া জিলাৰ গোলাপবাগত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰাৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰে একেৰাহে কাম কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ নিৰ্মাণ কৰা পূৰ্ণিয়া বিমান বন্দৰটো মুকলি কৰে। এই বিমান বন্দৰটোৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ অধিক হ্ৰাস কৰিছে আৰু অহা নৱৰাত্ৰিৰ পৰা ই কাৰ্যকৰী হ'ব। ইয়াৰ ফলত জনসাধাৰণৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰী তথা খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস পাব। আন্তঃৰাষ্ট্ৰীয় আইনী পৰিমাপ বিজ্ঞান সংস্থাৰ আৰ্হি অনুমোদন প্ৰদান কৰা ভাৰত এতিয়া বিশ্বৰ ত্ৰয়োদশ দেশ হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত 89 সংখ্যক আন্তঃৰাষ্ট্ৰীয় বৈদ্যুতিক কাৰিকৰী আয়োগৰ সাধাৰণ বৈঠকত ভাষণ দি কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এইদৰে উল্লেখ কৰে। শ্ৰীযোশীয়ে কয় যে 11 বছৰৰ ভিতৰত মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বনিম্ন হৈছে। তেওঁ ব্যুৰ অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ ক্ৰমবৰ্ধমান ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান, ছেমিকন ইণ্ডিয়া আঁচনি, স্বচ্ছ শক্তি আঁচনিৰ দৰে পদক্ষেপে দেশখনক বৈদ্যুতিক আৰু বহনক্ষম প্ৰযুক্তিৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰিছে। ভাৰতে অতি সোনকালে ৰাষ্ট্ৰীয় ভৌতিক পৰীক্ষাগাৰ আৰু ইছৰোৰ সহযোগত দেশজুৰি 5টা স্থানৰ পৰা নিৰ্দিষ্ট ভাৰতীয় মান সময় প্ৰচাৰৰ বাবে এটা প্ৰকল্প আৰম্ভ কৰিব। এইবুলি স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছিল। চলিত মাহৰ 3 তাৰিখে জি এছ টি পৰিষদে বহু খণ্ডত কৰ হ্ৰাস কৰি নাগৰিকৰ জীৱন সহজ কৰি তোলাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ এই দৃষ্টিভংগী বাস্তৱায়িত হয়। এই সংস্কাৰৰ অধীনত চৰকাৰে কৃষিখণ্ডত জি এছ টি হ্ৰাস কৰি কৃষকসকলক সকাহ দিছে। এই সংস্কাৰ অনুসৰি 1800 চিচিৰ তলৰ ট্ৰেক্টৰৰ কৰৰ পৰিমাণ 12% পৰা 5% হ্ৰাস কৰা হ'ব। টায়াৰ আৰু টিউব, হাইড্ৰলিক পাম্প আদিকে ধৰি ট্ৰেক্টৰৰ উৎপাদনসমূহ 18% পৰা 5% হ্ৰাস কৰা হ'ব। খেতি কৰা, শস্য চপোৱা, মৰণা মৰা আদিৰ দৰে ব্যৱহাৰ কৰা বিভিন্ন যন্ত্ৰৰ সমান্তৰালভাৱে জৈৱ কীটনাশক, মাইক্ৰনিউট্ৰিয়েণ্টছ, ড্ৰিপ ইৰিগেশ্যন, স্প্ৰিংকলাৰ আদিত থকা কৰৰ হাৰ 12% পৰা 5% হ্ৰাস কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে শ্ৰমভিত্তিক উদ্যোগসমূহক শক্তিশালী সমৰ্থন আগবঢ়োৱা হৈছে, যাৰ ফলত কৃষক আৰু কৃষিখণ্ড উপকৃত হ'ব। এই পৰিৱৰ্তনে বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকক উপকৃত কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত চৰকাৰে দেশত পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। আজি এই প্ৰতিবেদনত পুনৰ নবীকৰণযোগ্য আৰু স্বচ্ছ শক্তিৰ জৰিয়তে কেনেদৰে পৰিৱৰ্তন সাধন হৈছে সেই বিষয়ে আলোচনা কৰিছো। যোৱা কেইবাটাও দশক ভাৰতৰ শক্তি খণ্ডৰ যাত্ৰাই উল্লেখনীয় পৰিৱৰ্তনৰ সাক্ষী হৈছে। সৌৰ শক্তি আৰু বায়ু উদ্ভাৱনী ক্ৰিয়াকলাপৰ বিকাশ আৰু গোলকীয় নেতৃত্বৰ জৰিয়তে ভাৰত স্বচ্ছ আৰু আত্মনিৰ্ভৰ শক্তিৰ দিশে অগ্ৰসৰ হৈছে। স্বচ্ছ শক্তিয়ে কেৱল কাৰ্বন নিৰ্গমন হ্ৰাস কৰাই নহয় বৰং সেউজ ক্ৰিয়াকলাপ, শক্তি খণ্ডৰ উন্নয়ন বৃদ্ধি আৰু গোলকীয় জলবায়ুৰ নেতৃত্বৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা শক্তিশালী কৰি তুলিছে। বিগত মাহত গুজৰাটৰ হাঞ্চলপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ শক্তি পদক্ষেপ মুকলি কৰি কয় যে স্বচ্ছ শক্তিয়ে গোলকীয় ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যত দিশ নিৰ্ণয় কৰিব। নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰই আজিৰে পৰা মন কী বাত শীৰ্ষক এখন কলা প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই প্ৰদৰ্শনীখনত প্ৰখ্যাত শিল্পী মনজিৎ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীযোগে প্ৰচাৰ কৰা মন কী বাত অনুষ্ঠানৰ অনুপ্ৰেৰণাত এখন চিত্ৰ শৃংখলা প্ৰদৰ্শন কৰিব। অধ্যাপিকা ৰিচা কাম্বজৰ তত্বাৱধানত অনুষ্ঠিত এই প্ৰদৰ্শনী কাইলৈৰ পৰা 22 ছেপ্টেম্বৰলৈ জনসাধাৰণৰ বাবে মুকলি থাকিব। কেন্দ্ৰীয় অনুসন্ধান সংস্থা CBI জনজাতি কল্যাণ পৰিষদৰ কেলেংকাৰীৰ সন্দৰ্ভত কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ 16টা বিভিন্ন স্থানত তালাচী অভিযান চলায়। উল্লেখযোগ্য যে এই কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী বি নগেন্দ্ৰ জেললৈ গৈছে। CBIৰ এটা সূত্ৰমতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আত্মীয় এই কেলেংকাৰীৰ জৰিয়তে চৰকাৰী ধন আত্মসাত কৰিছিল। ইউনিয়ন বেংক অব ইণ্ডিয়াৰ DGMৰ এটা লিখিত অভিযোগৰ ভিত্তিত যোৱা বছৰৰ জুন মাহত CBIয়ে কেলেংকাৰী সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল। এই অভিযোগ অনুসৰি অভিযুক্তই বেংগালুৰুৰ ইউনিয়ন বেংক অব ইণ্ডিয়াৰ একাউণ্টত জমা থকা কৰ্ণাটকৰ মহৰ্ষি বাল্মীকি অনুসূচিত জনজাতি উন্নয়ন নিগমৰ 84,63,00,000 টকা প্ৰবঞ্চনা আৰু জালিয়াতিৰে সৰকাই নিছিল। অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰতে জাপানক পিছ পেলাই বিশ্বৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে। সমাগত 5 বছৰত অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত দেশে শীৰ্ষস্থান দখল কৰাৰ দিশত অগ্ৰসৰ হৈছে। নতুন দিল্লীত কালি আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন 2025ত উদ্বোধন কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এইদৰে কয়। সেউজ গতিশীলতা আৰু আন্তঃগাঁথনি উন্নয়নৰ দিশতো ভাৰতে উল্লেখযোগ্য স্থান লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ পথ নেটৱৰ্ক ব্যৱস্থা আছে। ভাৰতে আইছ' বিউটানল আৰু বায়' বিটুমেনৰ দৰে নতুন ইন্ধনৰ ক্ষেত্ৰতো অগ্ৰগতি লাভ কৰিছে। এই সন্মিলনত বিশেষজ্ঞসকলক একত্ৰিত কৰি দক্ষতা, বহন ক্ষমতা আৰু অৰ্থনৈতিক দিশসমূহ উন্নত কৰাৰ বাবে আলোচনা কৰা হ'ব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ 62,000তকৈও অধিক ৰাজহুৱা ওজৰ আপত্তি তথা অভিযোগ বিগত মাহত সমাধান কৰা হৈছে। প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি বিভাগে প্ৰকাশ কৰা 37 সংখ্যক মাহেকীয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদনত ৰাজহুৱা অভিযোগ নিষ্পত্তি আৰু নিৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে লাভ কৰা অভিযোগ সন্দৰ্ভত আলোকপাত কৰা হৈছে। আগষ্ট মাহলৈকে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰায় 77,000 ৰাজহুৱা অভিযোগ পঞ্জীয়নভুক্ত কৰা হৈছিল। উল্লেখযোগ্য যে বিগত মাহত 89,500তকৈও অধিক নতুন ব্যৱহাৰকাৰীয়ে বিভিন্ন মাধ্যমৰ জৰিয়তে অভিযোগ পঞ্জীয়ন কৰিছে। যোৱা নিশা দুবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত শ্ৰীলংকাই হংকঙক 4 উইকেটত পৰাস্ত কৰে। বিজয়ৰ বাবে হংকঙে বান্ধি দিয়া 150 ৰাণৰ লক্ষ্যৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই 153 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ পাথুম নিশাংকাই 68 ৰাণ সংগ্ৰহ কৰি প্লেয়াৰ অব দ্য মেচ সন্মান লাভ কৰে। শ্ৰীলংকাই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। হংকঙে নিৰ্ধাৰিত 20 অভাৰত 149 ৰাণ সংগ্ৰহ কৰে। আবুধাবিৰ জায়েদ ক্ৰিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত আৰৱ এমিৰি ৰাষ্ট্ৰ UAEয়ে ওমানক 42 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি মাদক দ্ৰব্য বিৰোধী টাস্ক ফৰ্চৰ ৰাজ্যিক আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুৰববীসকলৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। বিহাৰ, পশ্চিমবংগ আৰু অসমক অনুপ্ৰৱেশকাৰী কবলৰ পৰা ৰক্ষা কৰিবলৈ NDA চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰই আজিৰ পৰা মন কী বাত শীৰ্ষক এখন কলা প্ৰদৰ্শনী আয়োজন কৰিছে। আৰু যোৱা নিশা দুবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত শ্ৰীলংকাই হংকঙক 4 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 7:55